দেবী অষ্টাদশ ভুজা মূর্তি পরিগ্রহ করে শঙ্খে দিলেন ফুৎকার। দেবীর জন আহ্বান শব্দ অনুসরণ করে সসৈন্যে ধাবমান হল মহাবলশালী মহিষাসুর। অসুররাজ লক্ষ্য করলেন মহালক্ষ্মী দেবীর তেজ প্রভায় ত্রিলোক জ্যোতির্ময়, তার মুকুট গগন চুম্বন করছে পদভরে পৃথ্বী আনতা, আর ধনুকটঙ্কারে রসাতল প্রকম্পিত। দেব সেনাপতি মহাশক্তির জয় মন্ত্রের গুণে দেবীকে দান করলেন মহাপ্রীতি।
নম চণ্ডী নম চণ্ডী নম চণ্ডী নম চণ্ডী নম চণ্ডী নম চণ্ডী যাব রক্ত বিজনি কৃন্তিনি যাব মহিষাসুর বিমর্দিনি যাব রক্ত বিজনি কৃন্তিনি যাব মহিষাসুর বিমর্দিনি উঠে শঙ্খ মন্ত্রে অভ্রবক্ষ শঙ্কা শোনমি ক্রন্দী শঙ্খ শোনমি ক্রন্দী নম চণ্ডী নম চণ্ডী তব খড়গ শক্তি কৃত কৃতান্ত শত্রু সাতন তন্দ্রী শত্রু সাতন তন্দ্রী নশ সিংহ বাহিনী ঘন হুঙ্কারে ইন্দ্রারি চমুদন্ডী ইন্দ্রারি চমুদন্ডী নম চণ্ডী নম চণ্ডী ভূমি রলক দণ্ড সংকারে হন কর কলম জলে সবরথ তুরঙ্গ ছিন্ন ছিন্ন সুতীক্ষ্ণ করবালে নাচ ধূম্র নেত্র দনুজ মুন্ড চক্রপাত নিখণ্ডী তব তথই প্রলয়নৃত তথই প্রলয়নৃত ধ্বংসে বাঁধন গণ্ডী ধ্বংসে বাঁধন গণ্ডী নম চণ্ডী নম চণ্ডী
সঙ্গে মহিষাসুরের প্রবল সংগ্রাম আরম্ভ হল। দেবীর অস্ত্র প্রহারে দৈত্য সেনা ছিন্ন ভিন্ন হতে লাগল। মহিষাসুর অনেকক্ষণে রূপ পরিবর্তন করে নানা কৌশল বিস্তার করলে মহিষ থেকে হস্তি রূপ ধারণ করলেন। আবার সিংহরূপী দৈত্যের রণনমত্ততা দেবী প্রশমিত করলেন। পুনরায় নয়ন বিমোহন পুরুষ বেশে আত্মপ্রকাশ করলে ওই ইন্দ্রজালি দেবীর রূঢ় প্রত্যাখ্যান পেয়ে আবার মহিষ মূর্তি গ্রহণ করলে রণবাদ্য দিকে দিগন্তরে না দিল। চতুরঙ্গ নিয়ে অসুরেশ্বর দেবীকে পরাজিত করবার মানসে উল্লসিত দেবীর বাহন সিংহরাজ দাবাগ্নির মত সমস্ত রণক্ষেত্রে শত্রু নিধারে দুর্নিবার হয়ে উঠল। নানা প্রহরণধারিণী দেবী দুর্গা মধুপান করতে করতে মহিষাসুরকে সদম্ভে বললেন কার্য কার্য স্খলং মূঢ় মধু যাবৎ পিবাম্যহম্। নয়াত্তৈ হতেত্রৈব গর্জিষ্যন্ত্যাশু দেবতা। দেবতাগণ সানন্দে দেখলেন দুর্গা মহিষাসুরকে শূলে বিদ্ধ করেছেন, আর খড়গনিপাতে দৈত্যের মস্তক ভুলুণ্ঠিত। তখন অসুরনাশিনী দেবী মহালক্ষ্মী আরাধনা গীতি সুষমা দেবা পৃথিবীতে পরিব্যাপ্ত হল। চণ্ডিকা তোমার পুণ্যস্তব গাথা ঐশ্বর্য সৌভাগ্য আরোগ্য শত্রুহানি ও পরম মোক্ষ লাভের উপায় তোমার স্তব মন্ত্রে মানব লোকে জাগরিত হোক ভূমানন্দের অপূর্ব প্রেরণা। দেবী প্রপন্নার্তি হরে প্রসীদ প্রসীদ মাতর জগতো অখিলস্য প্রসীদ বিশ্বেশ্বরী পাহি বিশ্বম স্ববিশ্বরী দেবী চরাচরস্য আধারভূতা জগতস্ত্বমেকা মহীস্বরূপেণ ইতঃ স্থিতাসি অপাং স্বরূপস্থিতয়া তবৈতদপ্যায়তে কৃষ্ণম অলঙ্ঘ্য বীর্যে मोघवैष्णवी शक्तिर अनंत वीर्या विश्वस्य वीर्यं परमासि माया सम्मोहितं देवि समस्तमेतत् मोघवै प्रसन्ना भुवि मुक्ति हेतु विद्या समस्ता सब देवि भेदा स्त्रियः समस्ता सकला जगत्सु तवैकया पूरितमन्द यैतत् कापि स्तुति सद्य परापरोक्तिः स्वर्वभूता यदा देवी स्वर्गमुक्ति प्रदायिनी त्वंसूता सुतये का वा भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य दिवि संस्थिते स्वर्गापवर्गदे देवी नारायणी नमस्तुते कलाकषादिरूपेण परिणाम प्रदायिनी विश्वस्योपरतौ शक्ते नारायणी नमस्तुते सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते सृष्टि स्थिति विनाशानां शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणी नमस्तुते शरणागत दीनार्थ परित्राण परायणे सर्वस्यार्ति हरे देवि नारायणी नमस्तुते हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी कौशाम्भ शरीके देवी नारायणी नमस्तुते त्रिशूल चंद्राही धरे महावृषभ वाहिनी माहेश्वरी स्वरूपेण नारायणी नमस्तुते मयूर कुक्कुटवृते महाशक्ति धरे नघे कौमारी रूप समस्थाने नारायणी नमस्तुते शंखचक्र गदाशारं विहित परमायुधे प्रसीद वैष्णवी रूपे नारायणी नमस्तुते गृहीत उग्र महाचक्रे दंश्रधृतव सुंदरे वराह रूपिणी शिवे नारायणी नमस्तुते नृसिंह रूपिण उग्रेण अद्दु दैत्यानिकृतोद्यमे त्रैलक्ष्य प्राण सहिते नारायणी नमस्तुते कीरीटिनि महावज्रे सहस्रनयनोज्ज्वले वृत्र प्राण हरे चैन्द्री नारायणी नमस्तुते शिवदूती स्वरूपेण हत दैत्य महाबले घोर रूपे महारावे नारायणी नमस्तुते दंशाकराल वदने शिरोमाला विभूषणे चामुण्डे मूलवधने नारायणी नमस्तुते लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे महारात्रि महाविद्ये नारायणी नमस्तुते निधे सरस्वती वरे भूतिवभ्रवितामसी नियते त्वंसी देशे नारायणी नमस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भयभ्युस्राहिरो देवि दुर्गे देवि नमस्तुते एतत्ते वदनं सौम्यं लोचनत्रय भूषितं पातु नः सर्वभूतेभ्य कात्यायनी नमस्तुते ज्वालाकरालमत्युग्रं शेषासूरसूदनं त्रिशूलं पातु नो भीतिर्भद्रकाली नमस्तुते हिनस्ति दैत्यतेजांसि स्वदेनापूर्य या जगत् सा घण्टा पातु नो देवि पापेभ्यो अनसुतानिव असुरासृग्वथापङ्क यच्चितस्ते करज्ज्वलः शुभाय खड्गो भवतु चण्डिके वाङ्नथा वयम् भोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टा त्वामश्रितानाम् न विपन्नराणाम् त्वामश्रिता झाश्रयथाङ् प्रयान्ति एतत्कृतम् यत् कदलम् तयाज्य धर्मदिशा देवि महासुराणाम् रूपैरनेकैर्बहुधात्ममूर्तिः कृताम्बिके तत्प्रकरति कान्या विद्यासु शास्त्रेषु विवेकोद्दीपे स्वाद्येषु वाक्येषु च कात्वदन्या मम तगत्ते अतीवान्धकारे बिभ्रामयत्येतदतीव विश्वम् रक्ष्यांषि यत्रोग्रवीशाश्च नागा यत्रारयो दष्टिबलादि यत्र धावानलो यत्र तगाभिबन्धे तत्र स्थिता त्वं परिपासि विश्वम् विश्वेश्वरी त्वं परिपासि विश्वम् विश्वात्मिका धारसीति विश्वम् विश्वेश्वर्या भवति भवन्ति विश्वाश्रया ये तै भक्तिनम्रा देवी प्रसीद परिपालय नोरिभीतिर्नित्यम् यथा असुरवधादधुनैव यद्य पापानि सर्वजगदाञ्च शमनयाशु उत्पातपाकजनितांशमहोपसर्गात् प्रणतालम् प्रसीद त्वदेवि विश्वार्तिहारिणि त्रैलक्यवासिना विद्ये लोकानाङ्गवरदा भव। अक्षय कृपा कनापे सप्तलोकानन्दित प्रथम कल्पे देवी कात्तायन नन्दिनी कात्तायनी अष्टादश भुजा उग्र चण्डारूपे महिष मर्दन करें। द्वितीय षोडश भुजा भद्रकालीर हस्ते मर्दित है महिष। आर तृतीय वर्तमान कल्पे दश भुजा दुर्गारूपे महादेवी सुसज्जिता महिषमर्दिनी। अखिल मानव कंठे ध्वनित पुष्पांजलि स्तोत्र वंदना।
जय 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 जय
ततन्य नमः नमः प्रकृत्यै भद्रायै नियता प्रणतास्मताम् रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः जस्नायै चन्द्ररूपिण्यै सुखायै सततय नमः कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्वो नमो नमः नैऋत्यै भवृताङ्गलक्ष्म्यै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै तारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृष्णै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनस्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु इक्षुधारूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तृषारूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु यक्षान्तिरूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु यातिरूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण शासिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण शासिता namastasyai, namastasyai, namastasyai namo namaha. Yade visarva bhuteshu shraddharupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yade visarva bhuteshu kantirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu lakshmirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu vrittirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu smritirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu dayarupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu tushtirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu matrirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Yadevi sarvabhuteshu prantirupena shastita. Namastasyai, namastasyai, namastasyai namo namaha. Indriyanam adhishtatri bhutanam cha akhileshu ya bhuteshu satatantasyai dattidevyai namo namaha. Chitirupena ya krishnam etadvyapyasthita yagat. Namastasyai, namastasyai, namastasyai namo namaha. দেবী চণ্ডিকা অখিল বিশ্বের প্রকৃতি স্বরূপিণী তিনি পরিণামিনী নিত্যা নির্গুণ চৈতন্য সৃষ্টি প্রক্রিয়ায় যে শক্তির মধ্য দিয়ে ক্রিয়াশীল রূপে অভিব্যক্ত হন, সেই শক্তি বাক অথবা সরস্বতী। তাঁর স্থিতিকালোচিত শক্তির নাম শ্রী বা লক্ষ্মী। আবার সংহার কালে তাঁর যে শক্তির ক্রিয়া দৃষ্ট হয় তাই রুদ্রাদি দুর্গা। একাধারে এই ত্রিমূর্তির আরাধনায় দুর্গোৎসব, এই তিন মাতৃমূর্তির পূজায় ও আরত্রিকে মানব জীবনের কামনা সাধনা সার্থক হয়, চতুর্বর্গ লাভ করে মর্ত্যলোক। ঐশ্বর্যময়ী দেবী নিত্যা হয়েও বারম্বার আবির্ভূতা হন, তিনি জগৎকে রক্ষা ও প্রতিপালন করেন। দেবীর করুণা অসীম, বিধাত্রী বরদার করুণার পুণ্যে বিশ্ব নিখিল বিমোহিত, অমৃতরসবর্ষিণী মহাদেবীর অমল রূপের সুষমা প্রতিভাত ধরিত্রীর ধ্যান গরিমায়।
জিন্তি মঙ্গল কালি ভদ্রকালি কপালি, দুর্গা সদা নমোস্তুতে, মধুকৈটব বিধ্বংসী বিধাত্রী বরদে নমঃ। চরিতে সর্বশত্রু বিনাশিনী, সর্বশত্রু বিনাশিনী,
রূপাঙ্গে
সর্বদা ভক্ত্যা চাপরণে দুরিতাপহে, নতেভ্যঃ সর্বদা ভক্ত্যা চাপরণে দুরিতাপহে,
দেহি জয়ং দেহি যশো দেহি বিশ্ব দেহি,
विपुलां श्रियं विपुलां श्रियं
रूपं देहि जयन्त देहि जशो देहि दिशो देहि
भक्तजनो दाम दत्तनंदो देविके देवि भक्तजनो दाम दत्तनंदो देविके
चिरंतनी भैरव धन लता पुजारी भैरविते गीतांजलि प्रदान करे धन्ना बलन आय गीतवाणी आज अनिले सुनिले नवीन जरुणोदय दीके संचारित
Oh, that.